প্ৰকাশিত বাক্য অধ্যায় ১৭। পাছে সেই সাততা বাতি লোৱা সাতজন দূতৰ এজনে আহি মোৰে সৈতে কথা হৈ কলে,
আহা, পৃথিৱীৰ ৰজাসকলে জীৱেশ্বৰৰ সৈতে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰ ৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসীবিলাকক মতলীয়া কৰা হল। অনেক পানীৰ ওপৰত বহি থকা সেই মহা অবিশ্বাস দণ্ড তোমাক দেখুৱাম।
তেতিয়া তেওঁ মোক আত্মাত অৰণ্যলৈ লৈ গল। তাতে ঈশ্বৰ নিন্দাসূচক নামেৰে পৰিপূৰ্ণ হোৱা আৰু সাতোটা মূৰ দহোটা শিং থকা এটা সেন্দুৰ বৰণীয়া পুখুৰ ওচৰত বহি থকা এজনী তিৰোতা দেখিলো। সেই তিৰোতা বেঙেনা আৰু সেন্দুৰ বৰণীয়া বস্ত্ৰ পিন্ধা, সোণ আৰু বহুমূল্য মণি আৰু মুকুতাৰে অলংকৃত আছিল, আৰু তাইৰ হাতত ঘিনলগীয়া বস্তুৰে আৰু তাইৰ ব্যভিচাৰ ৰূপ মলিৰে পৰিপূৰ্ণ এক পাণ পাত্ৰ আছিল, আৰু তাইৰ কপালত এই নাম লিখা আছিল,
সেয়ে নিগুৰ তত্ত্ব মহাবাবিল, পৃথিৱীৰ বেচাবিলাকৰ আৰু ঘিনলগীয়া বস্তুৰ মাতৃ।
আৰু সেই তিৰোতাক পবিত্ৰবিলাকৰ তেজত আৰু যীশুৰ সাক্ষীবিলাকৰ তেজত মতলীয়া হোৱা দেখিলো। তাইক দেখি মই অতি বিস্ময়েৰে বিস্ময় মানিলো। তাতে সেই দূতে মোক কলে,
তুমি কিয় বিস্ময় মানিলা? সেই তিৰোতা আৰু তাইক লৈ ফুৰোৱা সেই সাতোটা মূৰ আৰু দহোটা শিং থকা পশুৰ নিগুৰ তত্ত্ব মই তোমাক কওঁ। তুমি যি পশুক দেখিলা সি আছিল, কিন্তু সম্প্ৰতি নাই। সি অগাধ ঠাইৰ পৰা উঠি বিনাশৰ ঠাইলৈ যাবলৈ উদ্যত হৈছে, আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসীবিলাকে যেতিয়া সেই পশুক দেখিব যে সি আছিল কিন্তু সম্প্ৰতি নাই, পাছে উপস্থিত হব, তেতিয়া তেওঁবিলাকে বিস্ময় মানিব। ইয়াত জ্ঞান থকা মন আছে, সেই সাতোটা মূৰেই সাতোটা পৰ্বত, সেইবোৰৰ ওপৰত সেই তিৰোতা বহি আছে, আৰু সেইবোৰেই সাতজন ৰজাও। তেওঁলোকৰ পাঁচজন পতিত হল, এজন বৰ্তমান আছে, আনজন এতিয়া নৌ হয়, হলেও তেওঁ অলপ কালহে থাকিব লাগিব, আৰু সেই যি পশু আছিল কিন্তু সম্প্ৰতি নাই, সি হলে অষ্টম আৰু সেই সাতজনৰ শ্ৰেণীৰে এজন, সি বিনাশৰ ঠাইলৈ যাব, আৰু তুমি দেখা সেই দহোটা শিঙেই দহজন ৰজা। তেওঁলোকে এতিয়া ৰাজ্য নৌ পায়, কিন্তু এক ঘণ্টাৰ নিমিত্তে পশুৰে সৈতে ৰাজক্ষমতা পাব। তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু ক্ষমতা সেই পশুক দিয়ে। তেওঁলোকে মেৰ পোৱালীৰে সৈতে যুদ্ধ কৰিব, কিন্তু মেৰ পোৱালীয়ে তেওঁলোকক জয় কৰিব, কিয়নো তেওঁ প্ৰভুৰ প্ৰভু, ৰজাৰো ৰজা, আৰু তেওঁৰ লগত থকাবিলাকো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী।
তেওঁ মোক আৰু কলে,
তুমি যি অনেক পানী দেখিলা, অৰ্থাৎ য'ত সেই বেশ্যা বহি আছে সেই পানীবোৰেই অনেক প্ৰজা, লোকসমূহ, জাতিবিলাক আৰু ভাষাৰ লোকবিলাক, আৰু তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘীন কৰিব, আৰু তাইক অনাথ আৰু উলংগ কৰি তাইৰ মঙহ খাব, আৰু তাইক জুইত পুৰি পেলাব, কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নহয় মানে তেওঁৰ মনস্থ পূৰ কৰিবলৈ আৰু এক মনা হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবলৈ ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে, আৰু তুমি যি তিৰোতাক দেখিলা তাই পৃথিৱীৰ ৰজাসকলৰ ওপৰত ৰাজত্ব পোৱা সেই